প্রথম তিমোথিয় অধ্যায় পাঁচ। বৃদ্ধ লোকক নদবিয়াবা, কিন্তু তেওঁক পিতৃ নিচিনাকৈ, ডেকাবিলাকক ভাইৰ নিচিনাকৈ, বৃদ্ধাবিলাকক মাতৃ নিচিনাকৈ, আৰু যুৱতীবিলাকক ভনীৰ নিচিনাকৈ সম্পূৰ্ণ শুদ্ধতাৰে বিনয় কৰিবা। যিবিলাক স্বৰূপেই বিধৱা, সেই বিধৱাবিলাকক সমাদৰ কৰা। কিন্তু যদি কোনো বিধৱাৰ সন্তান সন্ততি থাকে, তেন্তে তেওঁবিলাকে প্ৰথমে নিজৰ ঘৰৰবিলাকক ভক্তি কৰিবলৈ আৰু নিজ পিতৃ মাতৃৰ প্ৰতি উপকাৰ কৰিবলৈ শিকক, কিয়নো এই ঈশ্বৰৰ সাক্ষাতে গ্ৰহণীয়। কিন্তু যিজনী স্বৰূপেই বিধৱা আৰু অনাথ, সেইজনীয়ে ঈশ্বৰত ভৰসা ৰাখি ৰাতিয়ে দিনে নিবেদন আৰু প্ৰাৰ্থনাত আসক্ত থাকে। কিন্তু যিজনী ইন্দ্ৰিয় সুখত মগ্ন থাকে, সেইজনী জীয়াই থাকোঁতেই মৰা। তেওঁবিলাক অনিন্দনীয় হবলৈ এইবোৰ কথা আজ্ঞা কৰা। কিন্তু কোনোৱে যদি আপোন লোকৰ, বিশেষকৈ নিজৰ ঘৰৰ পৰিয়ালৰ নিমিত্তে চিন্তা নকৰে, তেন্তে তেওঁ বিশ্বাস অস্বীকাৰ কৰিলে আৰু অবিশ্বাস কৰা লোকতকৈও অধম। যিজনী তিনিকুৰি বছৰতকৈ কম বয়সীয়া নহয় আৰু এক স্বামীৰ ভাৰ্যা আছিল আৰু নানা সৎকৰ্মত সুখ্যাতি পালে, অৰ্থাৎ সেইজনীয়ে যদি সন্তানবিলাকক লালন পালন কৰিছিল, আলহী সুধিছিল, পবিত্ৰবিলাকৰ ভৰি ধুৱাইছিল, ক্লেশ পোৱাবিলাকৰ উপকাৰ কৰিছিল আৰু সকলো সৎকৰ্মৰ অনুগামী আছিল, তেন্তে তেনেকুৱা লোক বিধৱা বুলি গণিত হওক। কিন্তু যুৱতী বিধৱাবিলাকক গ্ৰহণ নকৰিবা, কিয়নো তেওঁবিলাকে খ্ৰীষ্টৰ বিৰুদ্ধে ইন্দ্ৰিয় সুখাভিলাষিনী হোৱাত বিয়া হবলৈ ইচ্ছা কৰে। তাতে প্ৰথম বিশ্বাসত বিশ্বাসঘাতিনী হোৱাত তেওঁবিলাকলৈ দণ্ডাজ্ঞা হয়, আৰু সেই একে সময়তে তেওঁবিলাকে ঘৰে ঘৰে ভাঙা সৰুপা হয়। কেৱল সেয়ে নহয়, টুটকীয়া আৰু লোকৰ বন চোৱা হৈ অনুচিত কথা ক'বলৈ শিকে। এতেকে মোৰ আজ্ঞা এই, যুৱতী বিধৱা বিয়া হওক, সন্তান উৎপন্ন কৰক, গৃহিণীৰ কৰ্ম কৰক, আৰু তিৰস্কাৰৰ অৰ্থে বিপক্ষক কোনো চল নিদিয়ক, কিয়নো এতিয়াও কোনো কোনো চৈতানৰ পাছত বিপথে গ'ল, যাতে মণ্ডলীয়ে স্বৰূপ বিধৱাৰহে উপকাৰ কৰিব পাৰে। তাৰ কাৰণে বিশ্বাস কৰা কোনোজনীৰ বিধৱা থাকিলে তেওঁবিলাকৰ উপকাৰ কৰক, মণ্ডলী ভাৰগ্ৰস্ত নহওঁ। যি বৃদ্ধ লোকে উত্তমৰূপে শাসন কৰে, বিশেষকৈ যিবিলাকে বাক্য আৰু শিক্ষাত পৰিশ্ৰম কৰে, তেওঁবিলাক দুগুণ সমাদৰৰ যোগ্য পাত্ৰ বুলি গণিত হওক, কিয়নো শাস্ত্ৰে কৈছে, মৰণা মাৰোতে গৰুৰ মুখত মুখৰা নাবান্ধিবা আৰু বনোৱা নিজ বেচৰ যোগ্য। বৃদ্ধ লোকৰ বিৰুদ্ধে অপবাদ দুই তিনি সাক্ষী নহলে গ্ৰাহ্য নকৰিবা। আনবিলাকে যেন ভয় কৰে, এইকাৰণে পাপ কৰাবিলাকক সকলোৰে আগত অনুযোগ কৰিবা। ঈশ্বৰ, খ্ৰীষ্ট যীশু আৰু মনোনীত দূতবিলাকৰ সাক্ষাতে মই তোমাক এই দৃঢ় আজ্ঞা দিছো যে, সম্পূৰ্ণকৈ শুনি বুজি নোলোৱাকৈ বিচাৰ নকৰি, এইবোৰ বিধি পালন কৰি পক্ষপাতেৰে একো নকৰিবা, কাৰো ওপৰত হঠাতে হাত নিদিবা, আৰু পৰৰ পাপৰ ভাগি নহবা, নিজকে শুচি কৰি ৰাখিবা। তোমাৰ উদৰৰ আৰু ঘনে ঘনে হোৱা দুৰ্বলতাৰ কাৰণে অকল পানী আৰু নাখাই কিছু কিছু দ্ৰাক্ষাৰস ব্যৱহাৰ কৰা। কোনো কোনো মানুহৰ পাপ সুস্পষ্ট আৰু বিচাৰ পথত অগ্ৰগামী হয়, আৰু কোনো কোনোৰ পাপ তেওঁবিলাকৰ অনুগামী হয়। সৎকৰ্মবোৰো সেইৰূপ সুস্পষ্ট, আৰু যি অন্যৰূপ সেইবোৰক গুপ্ত ৰাখিব নোৱাৰি।